গালাটিয়া পত্ৰ এক অধ্যায়। মই পৌল, এজন পাচনি। এই পাচনি পদ কোনো মানুহৰ বা মানুহৰ পৰা বা মানুহৰ দ্বাৰাই মই পোৱা নাই, কিন্তু যীশুখ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰ, যিজনে যীশুক মৃতলোকৰ মাজৰ পৰা তুলিছিল, তেওঁলোকৰ দ্বাৰাই মই পাচনি নিযুক্ত হলোঁ। মই আৰু মোৰ সহবৰ্তী যি সকলো ভাই আছে, আমাৰ সকলোৰে পৰা এই পত্ৰ গালাটিয়া মণ্ডলীবোৰৰ সমীপলৈ, আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক, যীশুৱে আমাৰ পাপসমূহৰ কাৰণে নিজকে উৎসৰ্গা কৰিলে, যাতে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁ আমাক বৰ্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে। এই পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক, আমেন। শুভবাৰ্তা এটাই, খ্ৰীষ্টৰ অনুগ্ৰহ যিজনে আপোনালোকক আমন্ত্ৰণ কৰিলে, আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছে দেখি। শুভবাৰ্তা এটাই, খ্ৰীষ্টৰ অনুগ্ৰহ যিজনে আপোনালোকক আমন্ত্ৰণ কৰিলে, আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছে দেখি মই আচৰিত মানিছো। আচলতে কোনো অন্য শুভবাৰ্তা নাই, কিন্তু কিছুমান লোক আছে যিসকলে আপোনালোকক বিভ্ৰান্ত কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিবলৈ বিচাৰে। কিন্তু আমি আপোনালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলো, তাৰ বাহিৰে আন শুভবাৰ্তা আমিয়েই হওক বা স্বৰ্গ দুটেই হওক, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে তেনেহ'লে তেওঁ অবিহপ্ত হওক। আমি আগেয়ে যেনেকৈ কৰিছিলো, এতিয়া মই পুনৰ কৈছো, আপোনালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলে তাৰ বাহিৰে আন শুভবাৰ্তা কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে তেনেহ'লে তেওঁ অবিহপ্ত হওক। মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্ৰশংসা বিচাৰিছো, অথবা মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছো নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহ'লে মই খ্ৰীষ্টৰ দাস নহওঁ। পৌলৰ পাচনি বাবৰ বিৱৰণ। ভাইসকল, মই আপোনালোকক জনাবলৈ বিচাৰোঁ যে মই যি শুভবাৰ্তা প্ৰচাৰ কৰিছো সেয়া কোনো মানুহৰ মত অনুসাৰে নহয়, কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু মোক শিকোৱাও নাই, কিন্তু যীশুখ্ৰীষ্টে নিজেই এই বিষয়ে মোক আগত প্ৰকাশ কৰিলে। আপোনালোকেতো শুনিছে যে ইহুদী ধৰ্ম পালন কৰাৰ সময়ত মই কিভাবে জীৱন যাপন কৰিছিলো, কেনে নিৰ্মমভাৱে ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অধিক পৰিমাণে ধাৰণা কৰি তাক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিলো। ইহুদী ধৰ্মৰ চৰ্চাত মোৰ সমসাময়িক আন সকলতকৈ মই অনেকবাৰ আগবাঢ়ি গৈছিলো। পূৰ্বপুৰুষসকলৰ পৰম্পৰাগত ৰীতি নীতি পালনত মই যথেষ্ট উৎসাহী আছিলো, কিন্তু ঈশ্বৰে মোক মাতৃগৰ্ভৰে পৰা বাছি ল'লে আৰু তেওঁৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে। মই যেন অনাঅহিদীসকলৰ আগত তেওঁৰ পুত্ৰৰ বিষয়ে শুভবাৰ্তা প্ৰচাৰ কৰোঁ, সেয়ে ঈশ্বৰে যেতিয়া নিজ পুত্ৰক মোৰ জীৱনত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছিল, তেতিয়া মই ক্ষণিকৰ বাবেও মাংস আৰু তেজেৰে সৈতে কোনো পৰামৰ্শ নকৰিলো। এনেকৈ মোতকৈ আগে হোৱা পাচনীসকলক লগ পাবলৈ জেৰুচালেমলৈও নগলো, কিন্তু মই আৰৱ দেশলৈ গৈছিলো আৰু পাছত পুনৰ দমেশকলৈ উলটি আহিলো। ইয়াৰ তিনি বছৰৰ পাছত মই কৈফাৰে সৈতে চিনা পৰিচয় হ'বলৈ জেৰুচালেমলৈ গ'লো আৰু তেওঁৰ লগত 15 দিন থাকিলো। তাত প্ৰভুৰ ভায়েক জাকৰৰ বাহিৰে আন কোনো পাচনি পোৱা লোকক মই দেখা নাপালো। চাওক, ঈশ্বৰৰ দৃষ্টিত মই আপোনালোকৰ ওচৰত এই যি সকলো কথা লিখিছো সেইবোৰ মিছা নহয়। তাৰপাছত মই চিৰিয়া আৰু কিলিকিয়াৰ শাসনাধীন অঞ্চলবোৰলৈ গ'লো। তেতিয়াও খ্ৰীষ্টত আশ্ৰয় লোৱা যিহুদিয়াৰ মণ্ডলীবোৰৰ সৈতে মোৰ ব্যক্তিগত সাক্ষাৎ পৰিচয় হোৱা নাছিল, কিন্তু তেওঁলোকে কেৱল শুনিবলৈ পাইছিল যিজনে পূৰ্বতে আমাক ধাৰণা কৰিছিল তেওঁ এতিয়া সেই বিশ্বাসৰ বাণী প্ৰচাৰ কৰিছে, যি তেওঁ পূৰ্বে ধ্বংস কৰিবলৈ বিচাৰিছিল, আৰু তেওঁলোকে মোৰ বাবে ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে।